নহিমিয়া 9 অধ্যায়। পাপ স্বীকাৰ আৰু নিয়ম স্থাপন। তাৰ পাছত সেই মাহৰ 24 দিনৰ দিনা ইজৰাইলৰ সন্তানসকল সমবেত হৈ লঘোণ দি চট কাপোৰ পিন্ধিলে আৰু তেওঁলোকে নিজৰ মূৰত ধূলি লগালে। ইজৰাইলৰ বংশধৰসকলে বিদেশীসকলৰ পৰা নিজক পৃথক কৰিলে। তেওঁলোকে থিয় হৈ নিজৰ নিজৰ পাপ আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধ স্বীকাৰ কৰিলে। তেওঁলোকে নিজৰ ঠাইত থিয় হ'ল আৰু দিনৰ 4/4 সময় তেওঁলোকে ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা পুস্তকখন পাঠ কৰিলে আৰু দিনৰ 4/8 নিজৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰণিপাত কৰি পাপ স্বীকাৰ কৰিলে। লেবিয়া, জেচুৱা, বাণী, কদমিয়েল, চবনিয়া, বুন্নি, চেৰেবিয়া, বাণী আৰু কণানীসকলে খটখটিত থিয় হৈ তেওঁলোকৰ ঈশ্বৰ জিহুৱাৰ আগত উচ্চ স্বৰে স্তুতি গীত কৰিলে। তাৰ পাছত লেবিয়াসকলৰ জেচুৱা, কদমিয়েল, বাণী, হছবনিয়া, চেৰেবিয়া, হুদিয়া, চবনিয়া আৰু পথহিয়াই ক'লে, আপোনালোক উঠক আৰু অনাদিকালৰ পৰা অনন্তকাললৈকে থকা আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ ধন্যবাদ কৰক। আপোনাৰ গৌৰৱান্বিত নাম আশীৰ্বাদযুক্ত হওক আৰু সকলো আশীৰ্বাদ আৰু প্ৰশংসাতকৈ মৰ্যাদাপূৰ্ণ হওক। আপুনি একমাত্ৰ ঈশ্বৰ জিহুৱা। আপুনি স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাত যুদ্ধৰ বাবে সজ্জিত দূতবোৰৰ সৈতে পৃথিৱী আৰু তাত থকা সকলোকে আৰু সমুদ্ৰ আৰু তাত থকা সকলোকে স্বৰ্জন কৰিলে। আপুনি তেওঁলোকক জীৱন দান কৰিলে আৰু স্বৰ্গৰ দূতৰ বাহিনীয়ে আপোনাৰ উপাসনা কৰে। আপুনি সেই ঈশ্বৰ জিহুৱা যিজনে অব্ৰাহ্মক মনোনীত কৰি কলদিয়াসকলৰ দেশ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহ্ম ৰাখিছিল। আপোনাৰ সাক্ষাতে তেওঁ মন বিশ্বাসযোগ্য পায় হিত্তিয়া, ইমুৰিয়া, পৰিজিয়া, জিবুচিয়া আৰু গিগাচিয়া এই কণানীয়া লোকসকলৰ দেশ তেওঁৰ বংশক দিবলৈ তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে। আপুনি নিজৰ প্ৰতিজ্ঞা স্থিৰ কৰিলে কাৰণ আপুনি ধৰ্মপৰায়ণ ঈশ্বৰ। আপুনি মিছৰত থকা আমাৰ ওপৰ পিতৃসকলৰ দুখলৈ দৃষ্টি কৰিছিল আৰু চুফ সাগৰৰ কাষত তেওঁলোকৰ কাটৰুক্তি শুনিছিল। আপুনি ফৰুণক, তেওঁৰ সকলো দাসক আৰু তেওঁ দেশৰ সকলো প্ৰজাবোৰক চীন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল কাৰণ মিছৰীয়াসকলে তেওঁলোকৰ বিৰুদ্ধে গৰ্ব আচৰণ কৰা কথা আপুনি জানিছিল। কিন্তু আপুনি নিজৰ নাম স্থাপন কৰিলে যি আজিও একেদৰে আছে। আপুনি তেওঁলোকৰ আগত সমুদ্ৰক দুভাগ কৰিছিল, সেয়ে তেওঁলোক যেন সমুদ্ৰৰ মাজেদি শুকান বাটেৰে যাব পাৰে। কিন্তু তেওঁলোকৰ পাছত হেদি অহাবোৰক হলে গভীৰ জলত শিল পেলোৱাৰ দৰে পেলালে। আপুনি ৰাতি অগ্নিস্তম্ভৰ দ্বাৰাই তেওঁলোকৰ পথ পোহৰ কৰি আৰু দিনত মেঘস্তম্ভৰ দ্বাৰাই ছাঁ দি তেওঁলোকক আগুৱাই নিলে। আপুনি চিনয় পৰ্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্বৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল। আপোনাৰ পবিত্ৰ বিশ্বাম্বাৰ তেওঁলোকক জনালে আৰু আপোনাৰ দাস মুচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা বিধি আৰু নিয়ম প্ৰণালীবোৰ দিলে। তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে আৰু পিয়া গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্ৰতিজ্ঞা কৰিছিল সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে। কিন্তু তেওঁলোক আৰু আমাৰ পূৰ্বপুৰুষসকলে অসন্মানজনক কাৰ্য কৰিলে। তেওঁলোক আকুৰ গোজ আছিল আৰু আপোনাৰ আজ্ঞাবোৰ শুনা নাছিল। তেওঁলোকে শুনিবলৈ মান্তি নহ'ল আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোকে আকুৰগোচ হৈছিল আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাবান ঈশ্বৰ, কৃপাময় আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, শুদ্ধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে। তেওঁলোকে যেতিয়া ঈশ্বৰক নিন্দা কৰি হাঁচত ঢালি এটা দামুৰি নিৰ্মাণ কৰিছিল, মিছৰৰ পৰা আপোনালোকক উলিয়াই অনা ঈশ্বৰ এওঁৱেই, তথাপিও আপুনি তেওঁলোকক ত্যাগ কৰা নাছিল। আপোনাৰ দয়াৰ গুণে তেওঁলোকক আপুনি মৰুভূমিত ত্যাগ কৰা নাছিল। তেওঁলোকক বাটত লৈ যাবলৈ দিনত মেঘস্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নিস্তম্ভ তেওঁলোকৰ পৰা দূৰ কৰা নাছিল। আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মংগলময় আত্মা তেওঁলোকক দান কৰিলে আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্ৰত্যাহাৰ নকৰিলে আৰু তেওঁলোকৰ পিয়া গুচাবলৈ তেওঁলোকক পানী দিলে। আপুনি 40 বছৰলৈকে মৰুভূমিত তেওঁলোকক প্ৰতিপালন কৰি আছিল। তেওঁলোকৰ একো বস্তুৰে অভাৱ হোৱা নাছিল, তেওঁলোকৰ কাপোৰ ফটা নাছিল আৰু তেওঁলোকৰ ভৰিও ফুলা নাছিল। আপুনি তেওঁলোকক ৰাজ্যসমূহ আৰু লোকসমূহ দিলে আৰু তেওঁলোকক চাৰিওদিশে ভূমি প্ৰদান কৰিলে, সেয়ে তেওঁলোকে ৰজা হিজবুনৰ চিহুন দেশ আৰু ৰজা বাছানৰ উগ দেশ অধিকাৰ কৰিলে। আপুনি তেওঁলোকৰ সন্তানক আকাশমণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্বপুৰুষসকলক ক'লে, তালৈ যোৱা আৰু অধিকাৰ কৰা, সেয়ে লোকসকলে তালৈ গৈ দেশ অধিকাৰ কৰিলে আৰু আপুনি সেই দেশ নিবাসী অনানিয়াসকলক তেওঁলোকৰ বশীভূত কৰিলে। তেওঁলোকে ভাল পোৱাৰ দৰে ইজৰাইলীসকলে যাতে কৰে, সেয়ে তেওঁলোকৰ দেশৰ ৰজাৰ সৈতে লোকসকলকো আপুনি তেওঁলোকৰ হাতত শুধাই দিলে। তেওঁলোকে গড়েৰে আবিত নগৰবোৰ আৰু এখন উবৰা দেশ অধিকাৰ কৰিলে। তেওঁলোকে সকলো উত্তম বস্তুৰে ভৰি থকা ঘৰসমূহ, ইতিমধ্যে খান্দি থোৱা নাট, দাক্ষাবাৰী, জিতবাৰী আৰু ফল ধৰা বহুত গছ অধিকাৰ কৰিলে, সেয়ে তেওঁলোকে সেইবোৰ খাই তৃপ্ত হ'ল আৰু আপোনাৰ মহান দয়াত তেওঁলোকে আনন্দ কৰিলে। তাৰ পাছত তেওঁলোক অবাধ্য হ'ল আৰু আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে। তেওঁলোকে আপোনাৰ বিধান অৱহেলা কৰিলে। যি ভাববাদীসকলে তেওঁলোকক আপোনালৈ ঘূৰি আহিবলৈ সাৱধান কৰিছিল, তেওঁলোকক তেওঁলোকে বধ কৰিলে আৰু নিন্দা কৰিলে। যিসকলে তেওঁলোকক দুখ দিছিল, সেই শত্ৰুবোৰৰ হাতত আপুনি তেওঁলোকক শুধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্ৰহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্ৰুৰ হাতৰ পৰা বহুবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে। কিন্তু তেওঁলোকে কিছুদিন স্থিৰে থকাৰ পাছত পুনৰ তেওঁলোকে আপোনাৰ সাক্ষাতে কুৰু আচৰণ কৰিলে, সেয়ে আপুনি তেওঁলোকক তেওঁলোকৰ শত্ৰুবোৰৰ হাতত শুধাই দিলে আৰু শত্ৰুবোৰে তেওঁলোকৰ ওপৰত শাসন কৰিলে। তথাপি তেওঁলোকে যেতিয়া ঘূৰি আহি আপোনাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি আপোনাৰ কৃপাৰ গুণে বহুবাৰ তেওঁলোকক উদ্ধাৰ কৰিলে। আপোনাৰ বিধানলৈ যাতে তেওঁলোকে ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে, তথাপি তেওঁলোকে গৰ্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যিসকলে আপোনাৰ বিধান পালন কৰে তেওঁলোকে জীৱন লাভ কৰে, কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নুশুনিলেও। আপুনি অনেক বছৰ তেওঁলোকৰ লগত থাকি তেওঁলোকক সহন কৰিলে। আৰু ভাববাদীৰ দ্বাৰাই আপোনাৰ আত্মাৰে তেওঁলোকক সাৱধান কৰিলে, কিন্তু তেওঁলোকে নুশুনিলে। সেয়ে তেওঁলোকক চুবুৰীয়া দেশৰ লোকৰ হাতত সোধাই দিলে, কিন্তু আপোনাৰ মহান অনুগ্ৰহৰ বাবে আপুনি তেওঁলোকক সম্পূৰ্ণভাৱে শেষ নকৰিলে আৰু ত্যাগো নকৰিলে, কিয়নো আপুনি দয়ালু আৰু কৃপাময় ঈশ্বৰ। সেয়ে এতিয়া সেই আমাৰ মহান, পৰাক্ৰমী আৰু ঐশ্বৰ্যবান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোতা ঈশ্বৰ আৰু আপোনাৰ প্ৰেম সদাকাললৈকে একেই। ৰজা অসূৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্বপুৰুষ আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক। আমাৰ ওপৰত ঘটা সকলো বিষয়ত আপুনি ন্যায়বান আছিল, কিয়নো আপুনি সত্যতাৰে ব্যৱহাৰ কৰিলে, কিন্তু আমি কু আচৰণ কৰিলোঁ। আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত আৰু আমাৰ পূৰ্বপুৰুষসকলে আপোনাৰ বিধান পালন নকৰিলে, আপোনাৰ বিধান আৰু আজ্ঞা অনুসাৰে সাৱধান কৰা কথালৈও তেওঁলোকে মনোযোগ নিদিলে। এনেকি তেওঁলোকৰ নিজৰ ৰাজ্যত তেওঁলোকে যেতিয়া আপোনাৰ মহান দয়াত তেওঁলোকক দিয়া বৃহৎ আৰু উবৰা দেশ উপভোগ কৰিছিল, তেতিয়াও তেওঁলোকে আপোনাৰ সেৱা ভক্তি কৰা নাছিল আৰু তেওঁলোকৰ কু আচৰণ ত্যাগ কৰা নাছিল। বৰ্তমান আমি বন্দী, আপুনি আমাৰ পূৰ্বপুৰুষসকলক ইয়াৰ ফল আৰু উত্তম বস্তু উপভোগ কৰিবলৈ দিছিল। চাওক, আমি সেই দেশতেই বন্দী হৈ আছোঁ। আমাৰ পাপৰ বাবে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাসকললৈ আমাৰ দেশত উৎপন্ন হোৱা উত্তম শস্যবোৰ যায়। তেওঁলোকে ভাল পোৱাৰ দৰেই আমাৰ শৰীৰৰ আৰু আমাৰ জীৱ জন্তুবোৰৰ ওপৰত ৰাজত্ব কৰে। সেয়ে আমি বৰ দুখত আছোঁ। এই সকলোৰ কাৰণে আমি লিখিতভাৱে প্ৰতিজ্ঞাবদ্ধ হলোঁ। আমাৰ কোঁৱৰ, লেবিয়া আৰু পুৰোহিতসকলৰ নামেৰে সেই নথিপত্ৰ মোহৰ মৰা হ'ল।